এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ বাবে দেশবাসীয়ে একতা আৰু ত্যাগেৰে কৰা সংগ্ৰাম আৰু সংকল্পৰ দৰেই আজি 140 কোটি দেশবাসীয়েও সেৱা আগবঢ়ালে 2047 চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ'ব বুলি আশা প্ৰকাশ কৰিছে। স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ৰাষ্ট্ৰ প্ৰথম নীতিৰ আধাৰত বিকাশৰ বাবে বিভিন্ন সংস্কাৰ সাধন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি অৰ্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত গোলকীয় নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উনুকিয়াই কয় যে দেশে অৰ্ধপৰিবাহী সামগ্ৰীৰ ক্ষেত্ৰত আমদানীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে প্ৰযুক্তিগত উপলভ্যতা উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে নিৰ্মাণ, গেমিং আৰু ডিজাইনিঙকে ধৰি প্ৰায় সকলো খণ্ডতে ন ন উদ্ভাৱনৰ জৰিয়তে ভাৰতক বিশ্ব নেতৃত্ব হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ক পুনৰুজ্জীৱিত কৰি তোলাৰ বিষয়ে আলোকপাত কৰি কয় যে উচ্চ শিক্ষা আৰু গৱেষণাৰ কেন্দ্ৰ হিচাপে দেশক সমগ্ৰ বিশ্বৰে শিক্ষাৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিয়া হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক উৎসাহ উদ্দীপনাৰে আজি 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত কয় যে দেশৰ 5খন দ্ৰুতগতিত বিকশিত হোৱা ৰাজ্যৰ ভিতৰত অসম অন্যতম। দীৰ্ঘস্থায়ী বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰতো অসম এখন আগশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ লগতে কয়। ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাষণত মুখ্যমন্ত্ৰীয়ে বিগত 10 বছৰত ৰাজ্যখনৰ 80 লাখতকৈ অধিক লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে আৰু 2047 চনৰ ভিতৰত অসম এখন পূৰ্ণ বিকশিত ৰাজ্যত পৰিণত হ'ব বুলিও প্ৰকাশ কৰে। ৰাজ্যৰ আন আন জিলাতো স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, অতুল বৰাই নগাঁৱত, উৰ্খাও গৌৰা ব্ৰহ্মই দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, কেশৱ মহন্তই হোজাইত, ডাঃ ৰণজ পেগুৱে লখিমপুৰত, অশোক সিংহালে শোণিতপুৰত, যোগেন মোহনে যোৰহাটত, সঞ্জয় কিষাণে তিনিচুকীয়াত, অজন্তা নেওগে গোলাঘাটত, পীযুষ হাজৰিকাই গোৱালপাৰাত, বিমল বৰাই ডিব্ৰুগড়ত, নন্দিতা গাৰ্লছাই শিলচৰত, জয়ন্ত মল্ল বৰুৱাই নলবাৰীত পতাকা উত্তোলন কৰে। আনহাতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কোকৰাঝাৰত, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ডিফুত, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লছাই হাফলঙত, বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত আৰু অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে চৰাইদেউত পতাকা উত্তোলন কৰে। কৰিমগঞ্জ জিলাত জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলা কাৰাগাৰত কাৰাগাৰৰ পৰা কাৰিকৰলৈ শীৰ্ষক এটা কাৰ্যসূচী মুকলি কৰা হয়। কাৰাধ্যক্ষ নীলোৎপল কাকতিয়ে জানিবলৈ দিয়া মতে এই কাৰ্যসূচীৰ জৰিয়তে কাৰাবন্দীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। কাৰাবন্দীসকলক বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। বৰপেটাৰ স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই এনেদৰে কয়।
এই উপলক্ষে বৰপেটা পৌৰাক্ষীপত অনুষ্ঠিত স্বাধীনতা দিৱসৰ জিলা পৰ্যায়ৰ কাৰ্যসূচীত জিলা আয়ুক্ত আয়ুষ গৰ্গে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পাছত আয়ুক্তগৰাকীয়ে প্ৰদান কৰা ভাষণত জিলাখনৰ উন্নয়ন আৰু বিকাশৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ পিছতে আয়ুক্তগৰাকীয়ে অভিবাদন গ্ৰহণ কৰে। আৰক্ষীৰ বিভিন্ন বাহিনীৰ লগতে কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়, এন চি চি কেডেট, স্কাউট আৰু গাইডৰ দলমৈ আয়ুক্তগৰাকীক অভিবাদন জনায়। স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত বিভিন্ন নাগৰিক অংশগ্ৰহণ কৰে। একেদৰে বৰপেটাৰ সকলো ৰাজহ চকৰ কাৰ্যালয়তো আজি স্বাধীনতা দিৱস পালন কৰা হয়। উপলক্ষে বৰপেটা জিলা কাৰাগাৰত আজিৰ পৰা এক নতুন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। সেয়া হ'ল কাৰাগাৰৰ পৰা কাৰিকৰলৈ। ইয়াৰ জৰিয়তে কাৰাবন্দীসকলক বিভিন্ন বৃত্তিমূলক কাৰ্যসূচী প্ৰশিক্ষণ প্ৰদান কৰা হ'ব, যাৰ জৰিয়তে তেওঁলোকে কাৰাবন্দী জীৱন শেষ কৰাৰ পাছত স্বনিজৰ বাট যাতে মুকলি কৰিব পাৰে।
উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে আজি গুৱাহাটী মহানগৰীৰ 8টা স্থানৰ লগতে ৰাজ্যখনৰ 20টাৰো অধিক স্থানত বোমা সংস্থাপন কৰা বুলি এটা বিবৃতিযোগে দাবী কৰিছিল। এই অনুসৰি আৰক্ষীয়ে গুৱাহাটীৰ 2টা স্থানত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰাৰ উপৰি ৰাজ্যৰ অন্য কেইবাটাও স্থানতো বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে সংগঠনটোৱে আজি স্বাধীনতা দিৱস বৰ্জনৰ আহান জনাইছিল। শিৱসাগৰ জিলাতো 2টা স্থানত বোমা বুলি সন্দেহ কৰা সামগ্ৰী উদ্ধাৰ হৈছে। আৰক্ষীয়ে বোমা বিশেষজ্ঞৰ পৰ্যবেক্ষণৰ পাছতহে এই ক্ষেত্ৰত নিশ্চিত হ'ব বুলি জানিবলৈ দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।